कह बने। बातरी सहिते मय निर्माली शर्मा। एतिया प्रधान बातरी समूह होल। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে অহা শুকুরবারে ছদিনীয়া ভ্রমণসূচীরে সংযুক্ত আরব আমেরি রাষ্ট্র নেদারল্যান্ডস, সুইডেন, নরওয়ে আর ইটালিলে যাব। কেন্দ্রীয় মন্ত্রীসভায় 37,500 কোটি টাকা ব্যয় সাপেক্ষে কয়লা আর লিগনাইট গ্যাসীয়করণ প্রকল্প অনুমোদন জানাইছে। অর্থনৈতিক পরিক্রমা কেবিনেট সমিতিয়ে 2026-27 বিপণন বর্ষের বাবে 14 বিধ খারিফ শস্যের ন্যূনতম সমর্থন মূল্য বৃদ্ধির অনুমোদন জানাইছে। অহা 21 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ নেডাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালীলৈ যাব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিমৰ সচিব চি ভি জৰ্জে জানিবলৈ দিয়ে যে 5খন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা শুকুৰবাৰে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহয়ানক সাক্ষাৎ কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিষয় বিশেষকৈ শক্তিৰ সহযোগিতাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহৰ পাৰস্পৰিক বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী একেদিনাই নেডাৰলেণ্ডছত উপস্থিত হ'ব। 2017 চনৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়বাৰৰ বাবে দেশখন ভ্ৰমণ কৰিব। তেওঁ ভ্ৰমণকালত ৰজা উইলিয়াম আলেকজেণ্ডাৰ, ৰাণী মেক্সিমা আৰু প্ৰধানমন্ত্ৰী ৰোব জেটেনক সাক্ষাৎ কৰিব। পশ্চিমৰ সচিবগৰাকীয়ে কয় যে শ্ৰীমোদীয়ে তৃতীয় পৰ্যায়ত অহা দেওবাৰে ছুইডেনৰ গটেনবাৰ্গ ভ্ৰমণ কৰিব। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ পৰ্যালোচনা কৰাৰ লগতে সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাসিত প্ৰযুক্তি, ষ্টাৰ্টআপ, যোগান শৃংখলাৰ প্ৰতিৰক্ষা, মহাকাশ, জলবায়ু পৰিৱৰ্তন তথা জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই ইউৰোপৰ ব্যৱসায়িক নেতাসকলৰ মঞ্চ ইউৰোপীয় ঘূৰণীয়া মেজমেলতো সম্বোধন কৰিব। ইউৰোপীয় সংঘৰ সভাপতি উৰ্চুলা ভন ডেৰ লায়ানৰ উপস্থিত থাকিব। ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা সোমবাৰে নৰৱেত উপস্থিত হ'ব। তাত তেওঁ ভাৰত নৰৱে সন্মিলন আৰু দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে প্ৰথমবাৰৰ বাবে নৰৱে ভ্ৰমণ কৰিব আৰু 43 বছৰৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দেশখন ভ্ৰমণ কৰিব। শ্ৰীমোদীয়ে ৰজা হেৰল্ড ভি, ৰাণী সঞ্জা আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গোষ্টৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত নৰৱেৰ ব্যৱসায় আৰু গৱেষণা সন্মিলন সম্বোধন কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীমোদীয়ে অহা মঙলবাৰে ইটালীত উপস্থিত হ'ব। ভ্ৰমণকালত তেওঁ ইটালীৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মট্টাৰেলা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলানীৰ সৈতে বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইজ গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশত কয়লা আৰু লিগনাইজক গেছলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচী ত্বৰান্বিত কৰাৰ দিশৰ পৰা এই প্ৰকল্প গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে 7,50,00,000 টন কয়লা আৰু লিগনাইজ গেছলৈ ৰূপান্তৰ কৰি কৃত্ৰিম গেছলৈ ৰূপান্তৰ আৰু আনুষংগিক সামগ্ৰী উৎপাদন কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত 3,00,000 টকা ব্যয় বিনিয়োগ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে খনন খণ্ডত বছৰি 6,300 কোটি টকাৰ ৰাজহ সৃষ্টি হ'ব আৰু সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতিত আত্মনিৰ্ভৰ ভাৰত তথা মেক ইন ইণ্ডিয়া উদ্যম অধিক শক্তিশালী হৈ উঠিব। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিত অনুমোদন জনাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্তৰ কথা অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধি নিশ্চিত কৰাৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে খাৰিফ বতৰত কৃষকসকলক 2,60,000 কোটি টকা বিতৰণৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে এই চলিত বতৰত 824,00,000 মেট্ৰিক টন খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে সূৰ্যমুখী ফুলৰ বীজৰ বাবে প্ৰতি কুইণ্টল সৰ্বাধিক 622 টকাৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। ইয়াৰ বিপৰীতে কপাহত 557 টকা, তিলত 500 টকাকৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এ গ্ৰেডৰ ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2,461 টকা বৃদ্ধি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 21 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উপস্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপন কৰাৰ উদ্দেশ্য বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে 6 মাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা 6 মাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীসকলে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ওমানৰ পৰিবহণ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ছৈয়দ বিন হামুদ আল মাৱালিৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা শতিকা পুৰণি সামুদ্ৰিক সম্বন্ধ এটা নতুন শিখৰলৈ লৈ যোৱা হ'ব। তেওঁ কয় যে দুয়োপক্ষই আঞ্চলিক যোগাযোগ আৰু অৰ্থনৈতিক বিকাশৰ লগতে ওমানৰ বন্দৰত ভাৰতৰ সহযোগিতাৰ সুবিধাৰ সন্দৰ্ভত আলোচনা কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে এই বৈঠকত তেওঁলোকে নবীকৰণযোগ্য শক্তি গ্ৰীডৰ কৰ্তনৰ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ লগতে গ্ৰীডৰ সামগ্ৰিক স্থিতিশীলতা সুনিশ্চিত কৰাৰ লগতে সময় সীমাবদ্ধভাৱে ইয়াক ন্যূনতম কৰাৰ বাবে প্ৰযুক্তিগত সমাধানৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে গ্ৰীডৰ সংযোগৰ আন্তঃগাঁথনিক সুদৃঢ়কৰণ আৰু দেশৰ সেউজ শক্তি আহৰণৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে বেটেৰীযুক্ত শক্তি সংৰক্ষণ ব্যৱস্থা বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত শক্তি আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ ৱাই নাইকো উপস্থিত থাকে। ইজৰাইলৰ ড্ৰোনেৰে লেবাননৰ দক্ষিণ বেইৰুটৰ ৰাষ্ট্ৰীয় ৰখাইপথত 3খন বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ফলত 8 গৰাকী লোকৰ মৃত্যু হয়। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে 3টা আক্ৰমণৰ কথা নিশ্চিত কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে যে দক্ষিণ লেবাননৰ ভালেমান অঞ্চলত ইৰাণে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী গোট হিজবুল্লাৰ আন্তঃগাঁথনি লক্ষ্য কৰি আক্ৰমণ চলোৱা হয়। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰতৰ বাবে AIৰ জৰিয়তে সৰ্বাংগীন বিকাশ শীৰ্ষক সংখ্যালঘুসকলৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছে। এক বিবৃতিত মন্ত্ৰালয়ে জনাইছে যে অংশগ্ৰহণেৰে ভাগ্যোদয় আঁচনিৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে সামগ্ৰিক শাসন ব্যৱস্থা শক্তিশালী কৰা, নীতিসমূহৰ প্ৰসাৰ বৃদ্ধি কৰা আৰু সমগ্ৰ দেশৰ সংখ্যালঘু সম্প্ৰদায়সমূহৰ কল্যাণৰ বাবে প্ৰযুক্তিচালিত পদক্ষেপসমূহক উৎসাহিত কৰা। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষ স্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে 6-দিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ নেডাৰলেণ্ড ছুইডেন নৰৱে আৰু ইটালীলৈ যাব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইজ গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। অহা 21 মে'ৰ পৰা অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।